يا أيها الذين آمنوا عليكم أنفسكم لا يضركم من ضل إذا اهتديتم إلى الله مرجعكم جميعا فينبئكم بما كنتم تعملون
هي مؤمن هقول তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব আল্লাহৰ ওচৰতেই তোমালোক সকলোকে প্ৰত্যাৱৰ্তন কৰা হ'ব তাৰপিছত তোমালোকে যি কৰিছিলা সেই সম্বন্ধে তেওঁ তোমালোকক অৱহিত কৰিব